উপদেশক 12 অধ্যায়। বৃদ্ধকালৰ দুখ কষ্টৰ দিন আৰু বছৰবোৰ অহাৰ আগেৰেই তুমি যৌৱন কালতেই তোমাৰ সৃষ্টিকৰ্তাক সোঁৱৰণ কৰা। সেই দিনবোৰত তুমি কবা, জীয়াই থকাত মই আৰু সন্তোষ নাপাওঁ। সূৰ্য, চন্দ আৰু তৰাবোৰৰ জ্যোতি তোমাৰ ওচৰত অন্ধকাৰ হৈ অহাৰ আগেৰেই, বৰষুণৰ পাছতেই পুনৰাই কলা, ডাৱৰ অহাৰ আগেৰেই তুমি সৃষ্টিকৰ্তাক সোঁৱৰা। সেই সময়ত তোমাৰ ঘৰৰ পহৰী কঁপিব, শক্তিশালী লোক কোজা হৈ যাব, যিসকল তিৰোতাই জাত পিহে তেওঁলোক তাকৰ হোৱাৰ বাবে পিহিবলৈ এৰিব, আৰু খিৰিকীয়েদি চোৱাজনে স্পষ্টকৈ দেখা নাপাব। সেই সময়ত বাটৰ ফালৰ দুৱাৰ বন্ধ হ'ব, জাত পিহাৰ শব্দও বন্ধ হৈ যাব, এটি চৰাই মাততে মানুহ চমকি সাৰ পাব, গায়কসকলৰ কণ্ঠৰ সুৰ কমি যাব। সেই সময়ত মানুহে ওখ ঠাইত উঠি যাবলৈ ভয় খাব, আৰু বাটত থকা বাধা বিঘিনিৰ ওপৰেদি খোজকাঢ়ি যাবলৈ ভয় খাব। তেতিয়া বাদাম গছত বগা ফুল ফুলিব, ফৰিঙৰ দৰে নিজকে টানি টানি খোজকাঢ়িব, স্বাভাৱিক কামনা বাসনা উত্তেজিত নহ'ব। তাৰ পাছতে মানুহ নিজৰ অনন্তকালৰ ঘৰলৈ গুচি যায় আৰু বিলাপকাৰীসকল শোভাযাত্ৰাৰ পথলৈ নামি যায়। সেয়ে ৰূপৰ তাঁৰ ছিঙি যোৱাৰ পূৰ্বেই বা সোণৰ পাত্ৰ ভাঙি যোৱাৰ পূৰ্বেই, নিজৰাৰ কাষত কল চূৰ্ণ বিচূৰ্ণ হোৱাৰ পূৰ্বেই তোমাৰ সৃষ্টিকৰ্তাক সোঁৱৰণ কৰা। মাটিৰ পৰা অহা ধূলি মাটিলৈ ঘূৰি যোৱাৰ পূৰ্বেই আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি যোৱাৰ পূৰ্বেই তুমি যৌৱনকালত তোমাৰ সৃষ্টিকৰ্তাক সোঁৱৰা। উপদেশকে কৈছে, অখাৰৰ অখাৰ, সকলোৱে অখাৰ। উপসংহাৰ। উপদেশক নিজে জ্ঞানী আছিল আৰু তেওঁ লোকসকলকো জ্ঞানৰ শিক্ষা দিছিল। তেওঁ চিন্তা কৰি আৰু পৰীক্ষা কৰি অনেক নীতিবচন ৰচনা কৰিছিল। উপদেশকে সত্যৰ ন্যায় বচন প্ৰাণৱন্ত ৰূপত ব্যৱহাৰ কৰি লিখিবলৈ বিচাৰিছে। জ্ঞানী লোকসকলৰ কথা ৰখিয়াৰ তীক্ষ্ণ লাঠিডালৰ নিচিনা, তেওঁলোকৰ কথাবোৰ একত্ৰিত কৰিলে ভাৱ হয়, সেইবোৰ গভীৰলৈকে হানি যোৱা গজালৰ নিচিনা। এই সকলো এজন ৰখিয়াৰ দ্বাৰাই দিয়া হৈছে। হে মোৰ বোপা, তুমি সতৰ্ক হোৱা, অনেক পুথি লিখাৰ শেষ নাই, অধিক অধ্যয়নে শৰীৰক ক্লান্ত কৰে। সকলোবোৰতো শুনা হ'ল, এতিয়া আহা আমি সকলোৱে হাৰ কথা শুনো, ঈশ্বৰলৈ ভয় ৰাখা আৰু তেওঁৰ আজ্ঞাসমূহ পালন কৰা, কিয়নো মানুহৰ সকলো কৰ্তব্য এইয়ে, ঈশ্বৰে ভাল কি বেয়া আটাইবোৰ গুপুত বিষয়েৰে সৈতে সকলো কৰ্মকে বিচাৰ স্থানলৈ আনিব।